প্ৰথম চমুৱেল একৈশ অধ্যায়। নোব আৰু গাতলৈ পলাই যোৱা। তাৰ পাছত ডায়ুদ নোবত থকা অহিমেলক পুৰোহিতৰ ওচৰলৈ আহিল। তাতে অহিমেলকে কপি কপি ডায়ুদৰ লগত সাক্ষাৎ কৰিবলৈ আহিল আৰু তেওঁ ক'লে, কিয় তোমাৰ লগত কোনো নাই আৰু তুমি কিয় অকলে আহিছা? ডায়ুদে অহিমেলক পুৰোহিতক ক'লে, ৰজাই মোক তেওঁৰ কাৰ্যৰ অৰ্থে পঠাইছে আৰু মোক ক'লে, মই তোমাক যি কাৰ্যৰ উদ্দেশ্যে পঠাইছোঁ আৰু তোমাক যি আদেশ দিছোঁ সেই বিষয়ে যেন কোনেও গম নাপায়। মই যুৱকসকলক বিশেষ ঠাইলৈ যাবলৈ নিৰ্দেশ দিছোঁ। এতিয়া তোমাৰ হাতত কি আছে? মোক পাঁচটা পিঠা বা ইয়াত যি আছে তাকে দিয়া। পুৰোহিতে ডায়ুদক উত্তৰ দি ক'লে, মোৰ হাতত সাধাৰণ পিঠা নাই, কিন্তু পবিত্ৰ পিঠাহে আছে। যদি যুৱকসকলে নিজকে মহিলাৰ পৰা পৃথকে ৰাখে। ডায়ুদে পুৰোহিতক উত্তৰ দিলে, নিশ্চয়কৈ এই তিনিদিন আমাৰ পৰা মহিলাসকলক পৃথকে ৰাখিম। যেতিয়া মই ওলাই আহিলোঁ, যুৱকসকলৰ শৰীৰ পবিত্ৰ আছিল, যদিও বা এই যাত্ৰাৰ সাধাৰণ আছিল। আজি তেওঁলোকৰ শৰীৰ আৰু কিমান পবিত্ৰ হ'ব লাগে! তাতে পুৰোহিতে তেওঁ পবিত্ৰ পিঠা দিলে, কাৰণ তাত আন পিঠা নাছিল, কেৱল তাত থকা পিঠা যি জিহুৱাৰ সন্মুখৰ পৰা আঁতৰোৱা হৈছিল, যাতে তাৰ ঠাইত গৰম পিঠা ৰাখিব পৰা যায়। সেইদিনা চৌলৰ দাগবোৰৰ মাজৰ ইডুমিয়া দুবেক নামেৰে এজন লোক জিহুৱাৰ সন্মুখত, তেওঁ চৌলৰ প্ৰধান পশুপালক আছিল। ডায়ুদে অহিমেলকক ক'লে, তোমাৰ এই ঠাইত যাঠি বা তৰোৱাল একো নাইনে? কাৰণ মই ৰজাৰ জৰুৰী কাৰ্য কৰিব লগা হোৱাত মই নিজৰ তৰোৱাল বা অস্ত্ৰ লগত অনা নহ'ল। পুৰোহিতে ক'লে, এলা উপত্যকাত তুমি যাক বধ কৰিছিলা, সেই পলেষ্টিয়া গলিয়াথৰ তৰোৱাল এফুডৰ পাছফালে কাপোৰেৰে মেৰিওৱা আছে। যদি তুমি ল'ব খোজা, লোৱা, কাৰণ তাৰ বাহিৰে আন কোনো অস্ত্ৰ ইয়াত নাই। তাতে ডায়ুদে ক'লে, তাৰ সমান তৰোৱাল আৰু নাই, তাকে মোক দিয়া। তাৰ পাছত ডায়ুদ উঠি চৌলৰ ভয়ত পলাল আৰু সেইদিনাই গাতৰ ৰজা আখিছৰ ওচৰলৈ গ'ল। আখিছৰ ডাকবোৰে তেওঁক ক'লে, এই মানুহজন জানো দেশৰ ৰজা ডায়ুদ নহয়নে? তেওঁলোকে নাচি নাচি তেওঁৰ বিষয়ে পৰস্পৰে গান গাই কোৱা নাইনে? চৌলে বধিলে হাজাৰ হাজাৰ লোকক, ডায়ুদে বধিলে অযুত অযুত লোকক। তাতে ডায়ুদে সেই কথা হৃদয়ত ৰাখি গাতৰ ৰজা আখিছলৈ অতিশয় ভয় কৰিলে। তেওঁ নিজৰ আচৰণ সলনি কৰিলে আৰু দুৱাৰত আঁকি বাকি আৰু নিজৰ দাড়িৰ ওপৰত লালটি বুৱাই তেওঁলোকৰ আগত বলিয়াৰ ভাও ধৰিলে। তাতে আখিছে তেওঁ ডাকবোৰক ক'লে, চোৱা, এই মানুহজন বলিয়া, তেওঁক মোৰ ওচৰলৈ কিয় আনিছা? মোৰ জানো বলিয়া মানুহৰ অভাৱ হৈছে যে মোৰ ওচৰত বলিয়াৰ দৰে ব্যৱহাৰ কৰিবলৈ তোমালোকে ইয়াক আনিলা। এই মানুহ মোৰ গৃহত সোমাবনে?